এয়া আকাশবাণী গুৱাহাটী পুৱাৰ আঞ্চলিক বাতৰি ঘাই ঘাই বাতৰিসমূহত আছে। বিটিচি নিৰ্বাচনৰ প্ৰচাৰৰ সামৰণিলৈ 34 ঘণ্টাৰো কম সময় বাকী থকা অৱস্থাত বিটিআৰত শাসক বিৰোধীৰ প্ৰচাৰ অভিযান তুংগত। সেৱা পৰ্ব উপলক্ষে আজি ৰাজ্যৰ 20,000 বিদ্যালয়ত গছপুলি ৰোপণ কাৰ্যসূচী। ধাৰাষাৰ বৰষুণৰ ফলত উজনি আৰু মধ্য অসমৰ বহু অঞ্চল বানৰ কবলত। জনজাতিকৰণৰ দাবীৰে মৰাণ জনগোষ্ঠীয়ে অব্যাহত ৰখা অৰ্থনৈতিক পথ অৱৰোধৰ ফলত উজনি অসমত পেট্ৰলিয়ামজাত সামগ্ৰীকে ধৰি অত্যাৱশ্যকীয় সামগ্ৰীৰ নাটনিৰ আশংকা। আৰু এছিয়া কাপত কালি আফগানিস্তানক হৰুৱাই শ্ৰীলংকাৰ ছুপাৰ ফ'ৰ পৰ্যায়ত প্ৰৱেশ। আজি ভাৰত আৰু ওমান মুখামুখি। বিটিচি নিৰ্বাচনৰ প্ৰচাৰ অভিযানৰ সামৰণিলৈ 34 ঘণ্টাৰো কম সময় বাকী থকা অৱস্থাত ৰাজনৈতিক দলসমূহৰ প্ৰচাৰ অভিযান তুংগত উঠিছে। বিজেপি, কংগ্ৰেছ, ইউ পি পি এল আৰু বি পি এফকে ধৰি বিভিন্ন ৰাজনৈতিক দলৰ নেতৃত্বই নিজৰ দলৰ প্ৰাৰ্থীৰ হৈ বিভিন্ন স্থানত প্ৰচাৰ অভিযান অব্যাহত ৰাখিছে। নিৰ্বাচনলৈ মাজত মাথো 2 দিন বাকী থকা অৱস্থাত ৰাজনৈতিক দলৰ নেতৃত্বই ভোটদাতাক বিভিন্ন প্ৰকাৰে আকৰ্ষণৰ চেষ্টা চলাইছে। বিজেপিৰ হৈ দলটোৰ শীৰ্ষ নেতা তথা মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কালি বাক্সা আৰু ওদালগুৰি জিলাত দলীয় প্ৰাৰ্থীৰ সমৰ্থনত নিৰ্বাচনী প্ৰচাৰ চলোৱাৰ পাছত আজি মুখ্যমন্ত্ৰীগৰাকীয়ে চিৰাঙত নিৰ্বাচনী প্ৰচাৰ সভাত অংশ ল'ব। জিলাখনত আজি ইউ পি পি এলৰ মুৰববী প্ৰমোদ বড়োৱেও দলীয় প্ৰাৰ্থীৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাব। তৃণমূল কংগ্ৰেছৰ প্ৰাৰ্থীৰ হৈ পশ্চিমবংগ তৃণমূল যুৱ কংগ্ৰেছৰ সভানেত্ৰী তথা সাংসদ শায়িনী ঘোষে আজি চিৰাঙত প্ৰচাৰ চলাব। বাক্সা জিলাৰ নিৰ্বাচনী প্ৰচাৰ সন্দৰ্ভত জিলাখনৰ পৰা আমাৰ সংবাদদাতা দামোদৰ তালুকদাৰে এইদৰে জনাইছে।
নিৰ্বাচনৰ মাজতে মাথোন 2-3 দিন বাকী থকাৰ সময়তে সমগ্ৰ বিটিআৰৰ লগতে বাক্সা জিলাতো বিভিন্ন ৰাজনৈতিক দলসমূহে নিৰ্বাচনী প্ৰচাৰ শিখৰত তুলি ধৰা পৰিলক্ষিত হৈছে। কাইলৈ 4 বজাত নিৰ্বাচনী প্ৰচাৰৰ সময়সীমা উকলি যাব। তেনে পৰিপ্ৰেক্ষিতত আজি ৰাজ্যৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই বাক্সা জিলাৰ 20 নম্বৰ মথনগুৰি পৰিষদৰ সমষ্টিৰ নিমুৱাত বিজেপি দলৰ এখন নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰাৰ কথা আছে। সভাত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই মথনগুৰি পৰিষদৰ সমষ্টিৰ বিজেপি দলৰ প্ৰাৰ্থী গৌতম দাসৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাব। একেদৰে আজি জিলাখনৰ 22 নম্বৰ কোকলা পৰিষদৰ সমষ্টিৰ অন্তৰ্গত শিমলা গ্ৰাম্য ষ্টেডিয়ামত ইউ পি পি এল দলৰ এখন নিৰ্বাচনী প্ৰচাৰ সভাত বিটিআৰ প্ৰধান প্ৰমোদ বড়োৱে অংশগ্ৰহণ কৰি সমষ্টিটোৰ ইউ পি পি এল দলৰ প্ৰাৰ্থী মন্টু বড়োৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাব। ইফালে ৰাজ্যসভাৰ সাংসদ ৰণগৌৰা নাৰ্জাৰীয়ে আজি 20 নম্বৰ মথনগুৰি পৰিষদৰ সমষ্টিৰ 3খনকৈ নিৰ্বাচনী প্ৰচাৰ সভাত ভাগ লৈ সমষ্টিটোৰ ইউ পি পি এল দলৰ প্ৰাৰ্থী মাখন স্বৰ্গীয়াৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলোৱাৰ কথা আছে।
মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই ওদালগুৰি জিলাৰ বিভিন্ন স্থানতো নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰিছে। কালি মুখ্যমন্ত্ৰীগৰাকীয়ে মন্ত্ৰী পীযুষ হাজৰিকাক লগত লৈ জিলাখনত দলীয় প্ৰাৰ্থীৰ হৈ প্ৰচাৰ চলায়। ওদালগুৰি জিলাত নিৰ্বাচনী প্ৰচাৰ সন্দৰ্ভত এয়া আমাৰ ওদালগুৰিৰ সংবাদদাতা নাৰায়ণ ডেকা।
22 ছেপ্টেম্বৰত অনুষ্ঠিত হ'বলগীয়া 5ম বিটিচি নিৰ্বাচনৰ প্ৰচাৰ অভিযানৰ সামৰণি পৰাৰ সময় চমু চাপি অহাৰ সময়তে ওদালগুৰি জিলাৰ 10টা পৰিষদীয় সমষ্টিত প্ৰতিটো ৰাজনৈতিক দলে নিজৰ দলীয় প্ৰাৰ্থীৰ সমৰ্থনত ৰাইজৰ আস্থা জয়ৰ বাবে নিজৰ শক্তি প্ৰদৰ্শনৰ প্ৰতিযোগিতাত অৱতীৰ্ণ হোৱা দেখা গৈছে। বৃহস্পতিবাৰৰ দিনটোত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই মন্ত্ৰী পীযুষ হাজৰিকা আৰু কেইবাগৰাকীও বিধায়কক লগত লৈ জিলাখনৰ ক্ৰমে মুদৈগুৰিত দলীয় প্ৰাৰ্থী দিগন্ত বৰুৱা, ওদালগুৰিত ভৈৰৱকুণ্ড সমষ্টিৰ প্ৰাৰ্থী মিনন মুছাহাৰী আৰু টংলাত খালিংটৰ সমষ্টিৰ প্ৰাৰ্থী অৰ্জুন দৰুমাৰীৰ সমৰ্থনত ৰোড শ্বত অংশগ্ৰহণ কৰি নিশালৈকে দলীয় কৰ্মী আৰু সমৰ্থকক উৎসাহিত কৰিছে। একে সময়তে হাগ্ৰা মহিলাৰীৰ প্ৰমোদ বড়োৱেও নিজ নিজ দলীয় প্ৰাৰ্থীৰ সমৰ্থনত কেইবাখনো প্ৰচাৰ সভাত অংশগ্ৰহণ কৰে।
অহা 22 ছেপ্টেম্বৰত হ'বলগীয়া বিটিচি পৰিষদীয় নিৰ্বাচনৰ বাবে জিলা প্ৰশাসনসমূহ সাজু হৈ উঠিছে। নিৰ্বাচনৰ সময়ছোৱাত যাতে কোনো ধৰণৰ অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি নহয় তাৰ বাবেও প্ৰশাসনে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিছে। চিৰাং জিলাৰ নিৰ্বাচনী প্ৰস্তুতি সন্দৰ্ভত জিলাখনৰ আয়ুক্ত যতীন বৰাই এইদৰে কয়।
আমাৰ প্ৰস্তুতি প্ৰায় শেষ পৰ্যায়লৈ আহিছে। আমাৰ চিৰাং ডিষ্ট্ৰিক্টত 7টা সমষ্টি, 10টা পলিং ষ্টেচন আৰু আমি 10টা পলিং ষ্টেচনত প্ৰায় 2,220 জন আমি পলিং পাৰ্চনেল গেজ কৰাম। ভেহিকল আমাৰ বাছ 113খন থাকিব, মেজিক 187খন থাকিব, অমিনি বাছ 35 নাম্বাৰ থাকিব আৰু যিহেতু আমাৰ ক্ৰিটিকেল পলিং ষ্টেচন 192টা আইডেণ্টিফাই কৰা হৈছে বিভিন্ন কাৰণত, তাতে আমি মাইক্ৰ অবজাৰ এংগেজ কৰিম। 68 নাম্বাৰ মাইক্ৰ অবজাৰ থাকিব, কাজলগাঁৱত 35 জন আৰু বিজনীত 33, জোন হিচাপে আমাৰ 16টা জোন হৈছে গোটেই ডিষ্ট্ৰিক্টখনত, চেক্টৰ হিচাপে 61টা চেক্টৰ। গতিকে আমি প্ৰায় ছেকেণ্ড ফেজ ট্ৰেইনিং কমপ্লিট কৰিছোঁ আৰু বাই 18th আমাৰ থাৰ্ড ফেজ ট্ৰেইনিং কমপ্লিট হৈ যাব। প্ৰায় সম্পূৰ্ণ 95% আমি সম্পূৰ্ণ কৰিছোঁ। ইলেকশ্যনৰ কাৰণে আমি প্ৰস্তুত হৈ আছোঁ।
বিটিচি নিৰ্বাচনৰ প্ৰচাৰ অভিযান সন্দৰ্ভত আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ বাতৰি বিভাগে কাইলৈ নিশা 8:02 এটা বিশেষ দৃষ্টিপাত অনুষ্ঠান প্ৰচাৰ কৰিব। এই অনুষ্ঠানত আমাৰ কোকৰাঝাৰ, চিৰাং, বাক্সা, তামোলপুৰ আৰু ওদালগুৰি জিলাৰ সংবাদদাতা কেইগৰাকীৰ লগতে বিটিচিৰ ভোটগ্ৰহণ কেন্দ্ৰ থকা বিশ্বনাথ জিলাৰ সংবাদদাতাগৰাকীয়েও অংশগ্ৰহণ কৰিব। আকাশবাণী গুৱাহাটীৰ বাতৰি বিভাগৰ মুৰববী ৰাজীৱ লোচন বৰঠাকুৰে আঁত ধৰিবলগীয়া এই আলোচনাত সাংবাদিক অৰূপ চান্দিলৈও ষ্টুডিঅ'ৰ পৰা আমাৰ সংবাদদাতাসকলৰ সৈতে আলোচনাত ভাগ ল'ব। সেৱা পৰ্ব উপলক্ষে আজি ৰাজ্যৰ 20,000 বিদ্যালয়ত গছপুলি ৰোপণ কৰা হ'ব। প্ৰতিখন শৈক্ষিক প্ৰতিষ্ঠানত 75টাকৈ গছপুলি ৰোপণ কৰা হ'ব। এই কাৰ্যসূচীত বিদ্যালয়ৰ পৰিচালনা আৰু উন্নয়ন সমিতিৰ অধ্যক্ষ আৰু সদস্যসকলকে ধৰি ছাত্ৰ ছাত্ৰীৰ অভিভাৱকসকলে অংশগ্ৰহণ কৰিব। বিদ্যালয় কৰ্তৃপক্ষই ৰোপণ কৰা গছপুলিৰ ফটো এই সম্পৰ্কীয় পৰ্টেলত আপলোড কৰিব লাগিব। এই কাৰ্যসূচীৰ বাবে ইতিমধ্যে ৰাজ্যজুৰি 30 লাখৰো অধিক গছপুলি বিতৰণ কৰা হৈছে। সেৱা সপ্তাহৰ অংশ হিচাপে ৰাজ্যৰ ভিন ভিন ঠাইত স্বাস্থ্য শিবিৰ অনুষ্ঠিত হৈছে। ৰাজ্য চৰকাৰে এই কাৰ্যসূচীৰ সৈতে সংগতি ৰাখি 18 বছৰ তলৰ ল'ৰা ছোৱালীৰ বাবে চিকিৎসা শিবিৰ মুকলি কৰিছে। এই শিবিৰত 50টাতকৈ অধিক ৰোগৰ বিনামূলীয়া চিনাক্তকৰণ আৰু চিকিৎসাৰ ব্যৱস্থা কৰা হৈছে। ৰাজ্যৰ আটাইকেইটা বিধানসভা সমষ্টিতে কালি এই শিবিৰ মুকলি কৰা হয়। ডিব্ৰুগড়ৰ চাবুৱাৰ DDR মহাবিদ্যালয়ত এই উপলক্ষে আয়োজিত কাৰ্যসূচীত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে অংশগ্ৰহণ কৰে। শ্ৰীসোণোৱালে স্বাস্থ্য শিবিৰ পৰিদৰ্শন কৰি স্বাস্থ্যকৰ্মীসকলৰ সৈতে মত বিনিময় কৰে। স্বাস্থ্য পৰীক্ষা আৰু চিকিৎসাৰ অন্যান্য সুবিধাসমূহ থকা এই স্বাস্থ্য শিবিৰে সকলো স্তৰৰ ৰাইজক, বিশেষকৈ মহিলা আৰু শিশুসকলক উপকৃত কৰিব বুলি শ্ৰীসোণোৱালে প্ৰকাশ কৰে। সেৱা পৰ্বৰ লগত সংগতি ৰাখি ডিব্ৰুগড়ৰ খোৱাং মহাবিদ্যালয়ত কালি ৰক্তদান শিবিৰ তথা এই সন্দৰ্ভত সজাগতা সভা অনুষ্ঠিত হয়। এই শিবিৰত শিক্ষক, শিক্ষাৰ্থী আৰু অন্যান্য কৰ্মচাৰীকে ধৰি 52 জন লোকে ৰক্তদান কৰে। শিৱসাগৰ জিলাত বিধানসভা সমষ্টিভিত্তিত বৃহৎ স্বাস্থ্যমেলাৰ আয়োজন সন্দৰ্ভত কালি জিলাখনৰ যুটীয়া স্বাস্থ্যসেৱা সঞ্চালকে এখন সংবাদমেলৰ আয়োজন কৰে। জিলাখনৰ ডিমৌ ৰাজহুৱা খেলপথাৰত আজি আৰু নাজিৰাৰ চকীমুখ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত অহা 26 ছেপ্টেম্বৰত এই শিবিৰৰ আয়োজন কৰা হৈছে বুলি যুটীয়া স্বাস্থ্যসেৱা সঞ্চালকগৰাকীয়ে প্ৰকাশ কৰে। শিৱসাগৰ বিধানসভা সমষ্টিৰ বাবে গৌৰীসাগৰ উচ্চতৰ মাধ্যমিক ঔদ্যোগিক প্ৰতিষ্ঠানত 4 অক্টোবৰত স্বাস্থ্য শিবিৰ অনুষ্ঠিত হ'ব। হোজাই জিলাতো কালি শিক্ষানুষ্ঠানসমূহত ছাত্ৰ ছাত্ৰীসকলৰ স্বাস্থ্য পৰীক্ষাৰ বাবে স্বাস্থ্যমেলা অনুষ্ঠিত হয়। সেৱা আৰু সুশাসনৰ মন্ত্ৰৰে পৰিচালিত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী নেতৃত্বাধীন চৰকাৰে পৰিৱৰ্তন আৰু প্ৰগতিৰ বাবে অক্লান্তভাৱে কাম কৰি আহিছে। আজি আমি মোডী চৰকাৰে সমগ্ৰ দেশত কিদৰে মহিলা সবলীকৰণৰ প্ৰক্ৰিয়া শক্তিশালী কৰি তুলিছে সেই বিষয়ে চমু প্ৰতিবেদন আগবঢ়াইছো।
বিগত 11 বছৰত চৰকাৰে সামাজিক, অৰ্থনৈতিক, ৰাজনৈতিক আৰু আইনী ক্ষেত্ৰত মহিলাসকলক সবল কৰি তোলাৰ উদ্দেশ্যে জীৱন চক্ৰ আধাৰিত সৰ্বাত্মক নীতি পৰিকাঠামো গ্ৰহণ কৰিছে। নাৰী শক্তি সম্প্ৰতি ৰাষ্ট্ৰীয় অভিযানৰূপে পৰিগণিত হৈছে আৰু ইয়াৰ জৰিয়তে নগৰীয়া অথবা গ্ৰাম্যাঞ্চল, যুৱ অথবা জ্যেষ্ঠ প্ৰতিগৰাকী মহিলাক মৰ্যাদা, নিৰাপত্তা আৰু আত্মনিৰ্ভৰশীলতাৰে জীয়াই থকাৰ বাবে সবল কৰি তোলা হৈছে। সাংবিধানিক ৰক্ষা কবচ আৰু হিংসা বৈষম্যৰ বিৰুদ্ধে ঐতিহাসিক আইনৰ পৰা ৰূপান্তৰকামী আঁচনিলৈকে সকলো ক্ষেত্ৰতে মহিলাৰ উন্নয়নৰ পৰা মহিলাৰ নেতৃত্বত উন্নয়নৰ বিষয়টোত বিশেষ গুৰুত্ব আৰোপ কৰা হৈছে। বেটী বচাও বেটী পঢ়াও আঁচনিখনে আকাংক্ষিত ফলাফল প্ৰদান কৰিবলৈ সমৰ্থ হৈছে আৰু 2023-24 বৰ্ষত ৰাষ্ট্ৰীয় পৰ্যায়ত লিংগ অনুপাত প্ৰতি 1000 পুৰুষৰ বিপৰীতে 930লৈ বৃদ্ধি পাইছে। একেদৰে 2025 চনৰ জানুৱাৰীত আৰম্ভ কৰা সুকন্যা সমৃদ্ধি যোজনাখন সমগ্ৰ দেশৰ লাখ লাখ যুৱতীৰ বাবে আশাৰ ৰেঙনিৰূপে পৰিগণিত হৈছে। চৰকাৰে আত্মসহায়ক গোটৰ মহিলাসকলক সবল কৰি তোলাৰ লগতে তেওঁলোকক বছৰি কমেও 1 লাখ টকা উপাৰ্জন কৰিবলৈ সমৰ্থ কৰি তোলাৰ উদ্দেশ্যে লাখপতি বাইদেউ উদ্যম ৰূপায়ণ কৰিছে। মহিলাসকলে সম্প্ৰতি তৃণমূল পৰ্যায়ৰ প্ৰশাসনৰ পৰা প্ৰতিৰক্ষা বাহিনী আৰু অসামৰিক বিমান পৰিবহণলৈকে বিভিন্ন ক্ষেত্ৰত অগ্ৰণী ভূমিকা পালন কৰিছে আৰু দেশৰ সৰ্বাত্মক তথা নিৰন্তৰ ৰাষ্ট্ৰীয় বিকাশৰ চালিকা শক্তিৰূপে পৰিগণিত হৈছে।
শ্ৰোতাসকলে পুৱাৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। শ্ৰোতাসকলে, আমাৰ এই বাতৰি আকাশবাণী গুৱাহাটীৰ মিডিয়াম ৱেভৰ 411.5, 299.9 মিটাৰ, FM বেণ্ডৰ 101.6 মেগাহাৰ্জত শুনিছে। মধ্য অসম আৰু পাৰ্বত্য জিলা দুখনৰ শ্ৰোতাসকলে আমাৰ এই বাতৰি FM বেণ্ডৰ 102.7 মেগাহাৰ্জত আকাশবাণী নগাঁও কেন্দ্ৰৰ পৰা, 100.2 মেগাহাৰ্জত আকাশবাণী হাফলং কেন্দ্ৰৰ পৰা, 100.9 মেগাহাৰ্জত আকাশবাণী ডিফু কেন্দ্ৰৰ পৰা, 101.5 মেগাহাৰ্জত লামডিং, 100.6 মেগাহাৰ্জত বকলীয়া আৰু 102.1 মেগাহাৰ্জত হৰিহজান ৰিলে কেন্দ্ৰৰ পৰা শুনিবলৈ পাইছে। বিগত কেইবাদিনো ধৰি হৈ থকা বৰষুণৰ বাবে উজনি আৰু মধ্য অসমৰ ভালেমান অঞ্চল বানৰ কবলত পৰিছে। শেহতীয়াকৈ বতৰ কিছু ফৰকাল হোৱাৰ বাবে বান পৰিস্থিতি কিছু উন্নত হৈছে যদিও বহু অঞ্চল পানীত বুৰ গৈ আছে। গোলাঘাট জিলাত চুবুৰীয়া ৰাজ্য নাগালেণ্ডত হোৱা ধাৰাষাৰ বৰষুণ আৰু দৈয়াং জলবিদ্যুৎ প্ৰকল্পৰ পানী এৰি দিয়াৰ বাবে জিলাখনৰ মাজেৰে বৈ যোৱা ধনশিৰি নদীৰ জলপৃষ্ঠ বৃদ্ধি পাইছে। জিলাখনত বৰ্তমানলৈকে বানৰ ফলত 122খন গাঁৱৰ 24,000ৰো অধিক লোক ক্ষতিগ্ৰস্ত হৈছে। জিলাখনত বান প্ৰভাৱিত লোকসকলৰ বাবে 42টা আশ্ৰয় শিবিৰ স্থাপন কৰা হৈছে। জিলাখনৰ শেহতীয়া বান পৰিস্থিতিৰ বাবে কাইলৈৰ পৰা হ'বলগীয়া ছমহীয়া পৰীক্ষাৰ দিন পিছুৱাই দিয়া হৈছে। গোলাঘাট জিলাৰ বিদ্যালয়সমূহৰ পৰিদৰ্শকে এই সন্দৰ্ভত অধিসূচনা জাৰি কৰি নৱম আৰু দশম শ্ৰেণীৰ ছমহীয়া পৰীক্ষা স্থগিত ৰখাৰ কথা ঘোষণা কৰিছে। একেদৰে জিলাখনৰ অন্তৰ্গত প্ৰাথমিক বিদ্যালয়ৰ পৰীক্ষাসমূহো পিছুৱাই দিয়া হৈছে। জিলা আয়ুক্তৰ নিৰ্দেশনাৰ ভিত্তিত এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। মধ্য অসমৰ নগাঁও জিলাৰ কলিয়াবৰ আৰু চামগুৰি ৰাজহচক্ৰৰ পাহাৰৰ দাঁতিকাষৰীয়া 22খন গাঁও বানৰ কবলত পৰিছে। পাহাৰত কেইবাদিনো ধৰি হৈ থকা বৰষুণৰ ফলত কালাপানী, ডিজু আদি নৈৰ জলপৃষ্ঠ বৃদ্ধি পোৱাৰ বাবে এই গাঁওকেইখন বানৰ কবলত পৰিছে। মৰাণ জনগোষ্ঠীৰ জনজাতিকৰণৰ দাবীত যোৱা 15 ছেপ্টেম্বৰৰ পৰা চলি থকা অৰ্থনৈতিক পথ অৱৰোধৰ ফলত উজনি অসমত পেট্ৰলিয়ামজাত সামগ্ৰীকে ধৰি অত্যাৱশ্যকীয় সামগ্ৰীৰ নাটনিৰ আশংকা কৰা হৈছে। পথ অৱৰোধৰ ফলত গেছ, তেল আৰু ইন্ধন পৰিবাহী ভালেসংখ্যক টেংকাৰ আবদ্ধ হৈ আছে। প্ৰতিবাদৰ ফলত অইল ইণ্ডিয়াৰ উৎপাদন আৰু পৰিবহণ প্ৰায় স্থবিৰ হৈ পৰাত বহু পেট্ৰল পাম্পো বন্ধ হৈ পৰিছে। ইয়াৰ পৰিপ্ৰেক্ষিতত ডিব্ৰুগড় জিলাৰ তেল ডিপুসমূহত কালি আবেলিৰ পৰা মাজনিশালৈ গ্ৰাহকৰ ভিৰ পৰিলক্ষিত হয়। বহু ঠাইত ৰন্ধন গেছৰো নাটনি হৈছে। এই সন্দৰ্ভত আমাৰ তিনিচুকীয়া জিলাৰ সংবাদদাতা মনোৰঞ্জন মৰাণে এইদৰে কয়।
অসমৰ আদিম অধিবাসী মৰাণসকলে স্বায়ত্ব শাসন আৰু জনজাতিকৰণৰ দাবীত ঘোষণা কৰা এলানি আন্দোলনৰ কাৰ্যসূচীৰ অংশস্বৰূপে গ্ৰহণ কৰা অৰ্থনৈতিক অৱৰোধে আজি পঞ্চমটো দিন অতিবাহিত কৰিছে। তিনিচুকীয়া জিলাৰ বিভিন্ন ঠাইত মৰাণসকলৰ প্ৰতিবাদকাৰীসকলে নিজৰ অধিকাৰ দাবীৰ সমৰ্থনত ওলাই আহি অৰ্থনৈতিক অৱৰোধ কাৰ্যসূচী অব্যাহত ৰাখিছে। ডিগবৈৰ পৰা তেল পৰিবাহী আৰু লিডুৰ পৰা কয়লা পৰিবাহী মালবাহী ৰেল যোৱাৰ পথ আছে, সেয়েহে মাকুমত তেওঁলোকে অৱস্থান কৰি ৰেল যোৱাত বাধা প্ৰদান কৰিছে। ইপিনে তিনিচুকীয়া জিলাখনৰ বিভিন্ন ঠাইত মালবাহী সম্পদ কঢ়িয়াই নিয়া বিভিন্ন বাহন আবদ্ধ হৈ পৰিছে।
শ্ৰীলংকাই যোৱা নিশা আবুধাবিত অনুষ্ঠিত এছিয়া কাপ টি টুৱেণ্টি ক্ৰিকেট প্ৰতিযোগিতাৰ এখন খেলত আফগানিস্তানক 6 উইকেটত পৰাস্ত কৰি ছুপাৰ ফ'ৰ পৰ্যায়ত প্ৰৱেশ কৰে। শ্ৰীলংকাই 170 ৰাণৰ বিজয় লক্ষ্যৰে খেল আৰম্ভ কৰি 18 অভাৰ আৰু 4টা বলত 4টা উইকেট হেৰুৱাই 171 ৰাণ কৰে। এই জয়ৰ সুবাদত শ্ৰীলংকাৰ গ্ৰুপ বিৰ পইণ্ট তালিকাত শীৰ্ষস্থান দখল কৰে। প্ৰতিযোগিতাত আজি আবুধাবিৰ শ্বেখ জায়েদ ষ্টেডিয়ামত হ'বলগীয়া গ্ৰুপ এৰ এখন খেলত ভাৰত ওমানৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। এতিয়া আহক আজি গুৱাহাটীৰ পৰা প্ৰকাশিত বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাৰ বাতৰিত চকু ফুৰাওঁ অৰূপ কুমাৰ শৰ্মাৰ সৈতে।
মৰাণৰ অৰ্থনৈতিক অৱৰোধৰ বাবে উজনি অসমত সৃষ্টি হোৱা হাহাকাৰ পৰিস্থিতি, বিডিচি নিৰ্বাচনৰ প্ৰচাৰ অভিযান আৰু এচিএছ বিষয়া নুপুৰ বৰাৰ বৰপেটাৰ ৰোডৰ লকাৰত 23,75,000 নগদ ধন ওলোৱাৰ বাতৰি আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাত ভিন ভিন শিৰোনামেৰে স্থান লাভ কৰিছে। বিডিচিৰ পৰিষদীয় নিৰ্বাচনৰ বাবে প্ৰয়োজনীয় 31 লাখৰো অধিক বেলট কাকতৰ ভিতৰত 23 লাখৰ অধিক বেলট কাকতেই ব্যক্তিগত ছপাহালত ছপা কৰা বুলি দাবী কৰি অসমীয়া প্ৰতিদিন কাকতে ব্যক্তিগত ছপাহালত ছপাইছে বেলট শিৰোনামেৰে এটা বাতৰি প্ৰকাশ কৰিছে। দৈনিক অসম কাকতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ 75 সংখ্যক জন্মদিন উপলক্ষে কালি ডিব্ৰুগড়ত এটা অনুষ্ঠানত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে অংশগ্ৰহণ কৰাৰ বাতৰিক আলোকচিত্ৰ সহকাৰে প্ৰকাশ কৰিছে। চেণ্ট্ৰেল এম্পাৱাৰ্ড কমিটীয়ে উচ্চতম ন্যায়ালয়ত দাখিল কৰা প্ৰতিবেদনত USTMএ 25.75 হেক্টৰ বনভূমি অবৈধভাৱে দখল কৰা তথ্য পোহৰলৈ অহাৰ বাতৰিক নিয়মীয়া বাতৰি কাকতে প্ৰথম পৃষ্ঠাৰ মুখ্য বাতৰিত স্থান দিছে। আমাৰ অসম কাকতে অসম সন্তান গৌৰাংগ লাল দাসে দক্ষিণ কোৰিয়াৰ নতুন ৰাষ্ট্ৰদূতৰূপে নিযুক্তি লাভ কৰা বাতৰিক আলোকচিত্ৰ সহকাৰে প্ৰকাশ কৰিছে। অসমীয়া খবৰ কাকতে বৰপেটা ৰোডত থকা SBI লকাৰত ACS বিষয়া নুপুৰ পৰা 23,75,000 টকা ওলোৱাৰ বাতৰিক শেষ হোৱা নাই নুপুৰ আখ্যান। বেংকৰ মাত্ৰ এটা লকাৰতে 23,75,000 একাধিক স্থানত গোপন ধন শিৰোনামেৰে প্ৰকাশ কৰিছে। দি আছাম ট্ৰিবিউন কাকতে কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে কালি ভোট চুৰিৰ বিষয়লৈ আক্ৰমণ তীব্ৰতৰ কৰি মুখ্য নিৰ্বাচন আয়ুক্তই গণতন্ত্ৰক ধবংস কৰাসকলক ৰক্ষণাবেক্ষণ দিয়া বুলি উত্থাপন কৰা অভিযোগৰ জেৰ টানি এটা বাতৰি প্ৰকাশ কৰিছে।
বতৰ বতৰা স্থানীয় বতৰ আগলি বতৰ অনুসৰি অহা 24 ঘণ্টাত গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত বতৰ আংশিকভাৱে ডাৱৰীয়া হৈ থকাৰ লগতে 2 এজাক বৰষুণ হোৱাৰ সম্ভাৱনা আছে। আজি গুৱাহাটীৰ তাপমাত্ৰা সৰ্বোচ্চ 31 ডিগ্ৰী চেলচিয়াছ আৰু সৰ্বনিম্ন 25 ডিগ্ৰী চেলচিয়াছ হ'ব পাৰে। বাতৰি শেষ কৰাৰ পূৰ্বে ঘাই ঘাই বাতৰি কেইটামান আকৌ এবাৰ পঢ়ি দিছো। বিটিচি নিৰ্বাচনৰ প্ৰচাৰৰ সামৰণিলৈ 36 ঘণ্টাৰো কম সময় বাকী থকা অৱস্থাত বিটিআৰত শাসক বিৰোধীৰ প্ৰচাৰ অভিযান তুংগত। সেৱা পৰ্ব উপলক্ষে আজি ৰাজ্যৰ 20,000 বিদ্যালয়ত গছপুলি ৰোপণ কাৰ্যসূচী। ধাৰাষাৰ বৰষুণৰ ফলত উজনি আৰু মধ্য অসমৰ বহু অঞ্চল বানৰ কবলত। আৰু এছিয়া কাপত কালি আফগানিস্তানক হৰুৱাই শ্ৰীলংকাৰ ছুপাৰ ফ'ৰ পৰ্যায়ত প্ৰৱেশ। আজি ভাৰত আৰু ওমান মুখামুখি। পৰাঞ্চলিক বাতৰি ইমানেই। খন্তেক পাছতে জিলাৰ ৰেহৰূপ শুনিবলৈ পাব।